জখৰিয়া ভাৱবাদী পুস্তক 7 অধ্যায়। ইজৰাইলে পঠোৱা দূতবোৰৰ প্ৰশ্ন আৰু তাৰ উত্তৰ। পাছৰ ৰজা দাৰিয়াবছৰ ৰাজত্বৰ চতুৰ্থ বছৰ কিছলেপ নামৰ নৱম মাহৰ চতুৰ্থৰ দিনা জখৰিয়া ওচৰলৈ জিহুৱাৰ বাক্য আহিল। সেই সময়ত জিহুৱাৰ অনুগ্ৰহৰ প্ৰাৰ্থনা কৰিবলৈ বৈতেলৰ লোকসকলে সৰেশ্বৰ ৰেগক মেলক আৰু তেওঁলোকৰ লোকসকলক পঠিয়াই দিলে। তেওঁলোকে জিহুৱাৰ গৃহত উপস্থিত থকা বাহিনীসকল আৰু ভাববাদীসকলক ক'লে, মই ইমান বছৰ যিদৰে হুক কৰি আহিছো সেইদৰে নিজকে পৃথক ৰাখি পঞ্চম মাহত ব্ৰত ৰাখিমনে? তেতিয়া বাহিনীসকলৰ জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, তুমি দেশৰ সকলো লোকসকলক আৰু পুৰোহিতসকলক এই কথা কোৱা, যেতিয়া তোমালোকে যি পঞ্চম আৰু সপ্তম মাহত ব্ৰত আৰু শোক কৰিছিলা, তেতিয়া তোমালোকে সেই সতৌ বছৰত মোৰে উদ্দেশ্যে প্ৰকৃততে ব্ৰত কৰিছিলানে? আৰু যেতিয়া তোমালোকে ভোজন প্ৰাণ কৰিছিলা, তেতিয়া তোমালোকে নিজৰ নিজৰ কাৰণে ভোজন প্ৰাণ কৰা নাছিলানে? এই কথাই পূৰ্বকালৰ ভাববাদীসকলৰ দ্বাৰাই জিহুৱাৰ ঘোষণা কৰি কোৱা সেই বাক্য নহয়নে? যি কালৰ জিৰচালেম আৰু তাৰ চাৰিওফালে উন্নত অৱস্থাত থকা নগৰবোৰ আৰু তাৰে সৈতে দক্ষিণ অঞ্চল আৰু পশ্চিম অঞ্চলৰ নিম্নভূমিত তোমালোকে বাস কৰিছিলা। পুনৰাই জখৰিয়া ওচৰলৈ জিহুৱাৰ বাক্য আহিল। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকে সত্যৰে বিশ্বাসেৰে আৰু দয়াৰে বিচাৰ কৰা আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা, আৰু যিসকল বিধৱা, পিতৃহীন, বিদেশী আৰু দৰিদ্ৰ, সেই লোকসকলক অত্যাচাৰ নকৰিবা, আৰু তোমালোকে কোনেও নিজ নিজ ভাইৰ বিৰুদ্ধে নিজ মনত কুকল্পনা নকৰিবা। কিন্তু তেওঁলোকে শুনিবলৈ অসন্মত হ'ল আৰু কান্ধ আঁতৰাবলৈ থিৰ কৰিলে আৰু শুনাত সন্মত নহবলৈ নিজ নিজ কাণত সোপা দিলে। এনেকৈ তেওঁলোকে বাহিনীসকলৰ জিহুৱাই নিজ আত্মাৰ দ্বাৰাই আগৰ কালৰ ভাববাদীসকলৰ যোগেদি পঠোৱা বাক্য নুশুনিবৰ কাৰণে তেওঁলোকে নিজ নিজ হৃদয় হীৰাৰ দৰে টান কৰিলে। এইকাৰণে বাহিনীসকলৰ জিহুৱাৰ মহাকুদ্ধ হ'ল। যেতিয়া বাহিনীসকলৰ জিহুৱাই লোকসকলক মাতিছিল, তেতিয়া লোকসকলে নুশুনিলে। সেই একেধৰণে বাহিনীসকলৰ জিহুৱাই ক'লে, তেওঁলোকে চিঞৰি মাতিব কিন্তু মই নুশুনিম, কিন্তু মই তেওঁলোকে নজনাকৈ আটাই জাতিৰ মাজলৈ বা মৰলি বতাহেৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম। এইদৰে তেওঁলোকৰ পাছত দেশখন এনেদৰে উচ্ছন্ন হ'ল যে তাৰ মাজেদি কোনেও অহা যোৱা নকৰিলে, কিয়নো তেওঁলোকৰ দ্বাৰাই মানুহৰ দেশখন উচ্ছন্ন হ'ল।